পডকাষ্টৰ সমূহ শ্ৰোতালৈ নমস্কাৰ। শ্ৰোতাসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ কেইটিমান অসমীয়া গীত। এই গীতসমূহ গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা হৈছিল। প্ৰথমে এয়া তুলিকা সেনাপতি। এইবাৰ এয়া উষা মংগেশকাৰ, গীতৰ কথা আৰু সুৰ ভূপেন হাজৰিকাৰ।
কালতে হে ঐ রাম নোয়াব কি হতে হে ঐ রাম ভাবিল গা কি রে হীরা তলতে হে ঐ রাম নোয়াব কি হতে হে ঐ রাম ভাবিল গা কি রে হীরা হুমরে অগনি হে ঐ রাম দিঘল কি অরণি হে ঐ রাম ভাবিল মন ধোপে ধোপা মোরে হেনো বিয়া হব এইটো বহাগতে মোর বুকু হই ধরে পড়ায় নতুন উলাহতে।
এবারে ইয়া অশোক শইকীয়া গীতর কথা বিজয় বরদলৈর আর সঙ্গীত ভূপেন হাজরিকার।
বহাগর বতর তুমি কে নিগোলা যৌবন দৈ ও তাসা গৈ বহাগত মনে যে তোমাকে বিচারে যৌবন দৈ ও তাসা গৈ তোমার মরমিয়া মাতে নুশুনিলে দেহা মোর নপরে খাত যৌবন দৈ সেলেং চাদর বইছিলা বিহুয়ান হইছিলা এই বেলি বিহুতে দিম বুলি কইছিলা বুকুতে গোলা যে জিয়া জুয়ে পুরা যৌবন দৈ কোতাসা গই যৌবন দৈ কোতাসা গই সিরিলি সিরিলি বাহরে আগুলি বলিছে লগর সমনিয়াই মারিছে কিরিলি বলিয়া কইছে গা তোমাক মাতিবলৈ তামোল পান দিবলৈ মোর কোন একো যে নাই মরমর মাতেরে সাদরি মাতিছো যৌবন দৈ কত আছা গৈ যৌবন দৈ কত আছা গৈ মোর যৌবন দৈ
অনুষ্ঠানত এয়া খগেন মহন্ত আৰু সংগীসকল গীতৰ কথা কেশৱ মহন্তৰ
ভুটিয়াই চাল হাত
মহাই
চকু চাই দেখি কিলো পানী বুকুরে ভিতরখন জুমি চাই দেখিলো
বিহুয়া নাচনীর লামি
গাভরু বেজারত
মলঙা
দেখা সানে পালো
লহঙা এ গাভরু বেজারত
মলঙা
হয় ওঠ সানে পা লোহাহি বিহু নামে ফাঁকি ওই গাগুলি আহিলো
বিহুক তরিলা বাহি
ও নাচনিও ককালর বল কি হল এ তই তাকুরি ঘুরা দি নুঘুরকিল সেনায় তো মৰম কৰি বৰ মন যায় তোক
মৰম কৰি বৰ মন যায় তোক মৰম কৰি বৰ মন যায়
হেন তোর হাজপতি আধা পেটি হেন তোর খোঁজপতি লুটি ঘটি হেন তোর হাজপতি আধা পেটি হেন তোর খোঁজপতি লুটি ঘটি হেন তোর ঢেকি আছে খুবলি উদি হে হেন তোর তাঁতখন আছে চকুমুদি
তই কেলৈ মনে মারি থাক
মৰম কৰিবৰ মন যায় তোক মৰম কৰিবৰ মন যায় তোক মৰম কৰিবৰ মন যায়
এ মই বিহুৱা উজনীৰ বুকুত উচপিচ নাচনি তেওঁ বাহিৰত নাচনি নাই
তই কাপুৰি ঘূৰা দি নুঘূৰ
কেলৈ চেনাই ঐ তোক
মৰম কৰিবৰ মন
তই কেলৈ মনে মাৰি
চেনাই
এয়া শিল্পী ভূপেন হাজৰিকা আৰু ৰবি সিংহা।
বিহু বিহু লাগিছে গাত বিহু মাৰো মাহানা উৰু উৰু কৰিছে মন এপাক নাচো আহানা চিনু চিনু লাগে তোমাক নামটি তোমাৰ কোৱানা বিহু মাৰো আহানা এপাক নাচো আহানা হে নামটি তোমাৰ কোৱানা জান বিহু বিহু লাগিছে গাত বিহু মাৰো আহানা উৰু উৰু কৰিছে মন এপাক নাচো আহানা চিনু চিনু লাগে তোমাক নামটি তোমাৰ কোৱানা হে বিহু মাৰো আহানা এপাক নাচো আহানা নামটি তোমাৰ কোৱানা জান
ও নাচনীয়ে নাচি গা বিহু গীতে ফাঁকি গা বিহু গীতে ফাঁকি গা বিহু গীতে ফাঁকি গা চেউৰী মহৰে পেপাতি কাটিলোঁ আহঁতৰ তলতে ৰৈ উখল মাখল লগালোঁ
চেউৰী মহৰে পেপাতি কাটিলোঁ আহঁতৰ তলতে ৰৈ উখল মাখল লগালোঁ
নাচনীয়ে নাচি গা বিহু গীতে ফাঁকি
ঘূৰি ঘূৰি নাচা যান
গুনগুন ময়না ঘুরি ঘুরি জানা সানা হে রঞ্জুন ময়না ঝুনঝুন ময়না ঘুরি ঘুরি জানা সানা বিহু বিহু লাগিছে গাত বিহু মাৰো আহানা উৰু উৰু কৰিছে মন এপাক নাচো আহানা চিনু চিনু লাগে তোমাক নামটো তোমাৰ কোৱানা বিহু মাৰো আহানা হে এপাক নাচো আহানা নামটো তোমাৰ কোৱানা জানা
অনুষ্ঠানত এইবাৰ এয়া অশোক শইকীয়া আৰু পৰিবৰ্তলৈ
কোমল কুঁহি পাতে সজালে ধৰণী ও কোমল কুঁহি পাতে সজালে ধৰণী ও
রং ভরা এই মন আনন্দ
কপালে আকা দূরৰ বেপাৰ পুৰে আনিছে আবে পাতে সজালে ধরনি ও
মরমে মিওয়ালে ধরা
মনে ইয়া এই ঋতু আজি রং ভরা এই মন আনি
ধুয়ে দিলে কত আলু যৌবনা ফুলে যে দুবাহুরে পাবুতি আনিছে বহা
এই
পাতে সজালে ধরনি ও কোমল কুহি পাতে সজালে ধরনি ও
এই ঋতু আজি রং ভরা
এইবাৰ আগবঢ়াইছো পৰিবৰদলৈ কণ্ঠৰ এই গীতটি
কপাতে কপ ফুল বুজিলো হাততে কামে খারু
এয়া শিল্পী অনিমা চৌধুরী। শিল্পী অনিমা ভট্টাচার্য। এইবাৰ শুনক মিনতি চৌধুৰী কণ্ঠত জিতেন ডেকা ৰচিত এই গীতটি।
প্ৰথম দেখাৰে পৰা তোৰে মৰমত মই পিছলিলোঁ প্ৰথম দেখাৰে পৰা
এইবাৰ এয়া অনিমা ভট্টাচাৰ্য।
আজি কাশী আজি নাহিবি মোৰ ভাল লগা
তই আহিলে ফুল ফুলি অমলে মোলাই চিকুণ বিহুতি আহিলে তই কুলিৰ মতত মোৰ পৰি যায় চিকুণ বিহুতি নাহৰণিত বাহৰ সাজি গগন বজাই চিকুণ বিহুতি নাহৰণিত বাহৰ সাজি গগন বজাই চিকুণ বিহুতি
অনুষ্ঠানত এয়া খগেন মহন্ত।
বৰষুণৰ বতৰত মই নানুঠে মটৰত বৰষুণৰ বতৰত মই নানুঠে মটৰত পিছল বাটত সুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰ দৈ চিলা হৈ মেঘলৈ উৰা মাৰে মেঘলৈ উৰা মাৰে পশ্চিমৰ পৰা পূবলৈ মেঘ ঠেলি ঘৰ ঘৰকৈ মইনাইহে পৃথিৱীত বৰষুণ যা কৰে পিছল পাতত সুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰ দৈ চিলা হৈ মেঘলৈ উৰা মাৰে মেঘলৈ উৰা মাৰে কাত চোলা লিটি পিটি পেনৰ পিটি নাই জোতাৰ ফিটা পানী তিতা মোজাৰ গুটি নাই বুললগো দেখোন নাই মইনা খেলি বানো কাৰে বৰষুণ আছে হুম 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 বতাহ আৰু আছে গাজনীৰ কান্তাল মৰাই আটা চমক চমক বিজুলীৰ আছে আগজাননী মই নাই উমলি বতাৰে তাৰে পিছল বাটত সুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰ দৈ চিলা হৈ মেঘলৈ উৰা মাৰে মেঘলৈ উৰা মাৰে বৰষুণৰ বতৰত মই নানুঠে মটৰত বৰষুণৰ বতৰত মই নানুঠে মটৰত বৰষুণৰ বতৰত মই নানুঠে মটৰত বৰষুণৰ বতৰত মই নানুঠে।
আজিৰ পডকাষ্টৰ শেষত আপোনালোকলৈ আগবঢ়াইছো ৰুণুমী ঠাকুৰৰ কণ্ঠৰ গীত।
পাতি বা বাইদেউ পৰৰ ঘৰৰ জৰি কাৰ ঘৰৰ পাটনা দাছিল কাৰ ঘৰৰ জৰি কেনেকৈ যে ললাই দেউ তোমাৰ নিজা কৰি আইদেউ পৰৰ ঘৰৰ জৰি শালৰ পাতৰ চাদৰ লোকে বচা ফুল লোকৰ শালৰ পাতৰ চাদৰ লোকে বচা ফুল তুমি বোৱা দোলাই বুলি বোৱা জয় ঢোল তুমি বোৱা দোলাই বুলি বোৱা জয় ঢোল আইদেউ লাজতে যাওঁ মই মৰি আইদেউ পৰৰ ঘৰৰ জৰি দাছিল কাৰ ঘৰৰ জৰি কেনেকৈ যে ললাই দেউ তোমাৰ নিজা কৰি আইদেউ পৰৰ ঘৰৰ জৰি এটা কথা শুনাই দেউ মাধৱদেৱৰ কথা কথা শুনাই দেউ মাধৱদেৱৰ কথা তোমাক মই ভান্দ মোকা তুমি ভান্দায়ে শ্ৰদ্ধাই সাক্ষী ক ভান্দিবা কোন উপায় তোমাক মই ভান্দ মোকা তুমি ভান্দায়ে শ্ৰদ্ধাই সাক্ষী ক ভান্দিবা কোন উপায় সাক্ষী আছে মাটিৰ কোলাত মানুহ ৰূপ ধৰি সাক্ষী আছে মাটিৰ কোলাত মানুহ ৰূপ ধৰি আইদেউ চাবাকো চিন্তা কৰি আইদেউ পৰৰ ঘৰৰ জৰি কাৰ ঘৰৰ পাটনা দাছিল কাৰ ঘৰৰ জৰি কেনেকৈ যে ললা আইদেউ তোমাৰ নিজা কৰি আইদেউ পৰৰ ঘৰৰ জৰি কাৰ ঘৰৰ পাটনা দাছিল কাৰ ঘৰৰ জৰি কেনেকৈ যে ললাই দেউ তোমাৰ নিজা কৰি আইদেউ পৰৰ ঘৰৰ জৰি আইদেউ পৰৰ ঘৰৰ জৰি
ৰুণুমী ঠাকুৰৰ কণ্ঠৰ গীত শুনিলে আজিৰ পডকাষ্ট ইমানতে সামৰিছোঁ। আমাৰ পডকাষ্ট ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।